নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পৌৰাঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, গোৱালপাৰা জিলাৰ কৃষ্ণাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিভিন্ন এলেকাত প্ৰশাসনৰ উচ্ছেদ অভিযান, 1,038 বিঘা ভূমি দখলমুক্ত। গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্প অহা ডিচেম্বৰৰ ভিতৰতে উদ্বোধনৰ লক্ষ্য স্থিৰ। বিটিচি নিৰ্বাচনৰ বাবে 22 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ। গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান অনুষ্ঠান। আৰু লৰ্ডছ টেষ্টৰ আজি চতুৰ্থ দিনা এটা উইকেট নেহেৰুৱাকৈ কালি সংগ্ৰহ কৰা 2 ৰাণৰ পৰা ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া শুনক বিতং বাতৰি। গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিদ্যাপাৰা, আশুডুবি আৰু বেদবাৰীত কালি বন বিভাগ আৰু প্ৰশাসনে অভিযান চলাই 1,038 বিঘা ভূমি দখলমুক্ত কৰে আৰু 1,080 পৰিয়ালক উচ্ছেদ কৰে। 2024 চনৰ নৱেম্বৰ ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছত 80% পৰিয়ালে নিজে নিজে সেই ঠাই ত্যাগ কৰিছিল, যদিও বাকী পৰিয়ালসমূহক কালি উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে অঞ্চলটোত ভালেসংখ্যক আৰক্ষী আৰু বন কৰ্মীক নিয়োগ কৰা হৈছে। উচ্ছেদৰ সময়ত বিধায়ক ৰফিকুল ইছলামৰ নেতৃত্বত AIUDFৰ বিধায়কৰ এটা 8-জনীয়া দল উচ্ছেদস্থলীত প্ৰৱেশৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। ইয়াৰ পাছত বিধায়ককেইগৰাকীয়ে উচ্ছেদস্থলীৰ প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দল আৰু আম আদমী পাৰ্টীয়েও উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকা দিশসমূহ বিবেচনা কৰিহে উচ্ছেদ অভিযানৰ বাবে ৰাজ্য চৰকাৰ আগবাঢ়িছে। এই ক্ষেত্ৰত ৰাজনীতি কৰিবলৈ বিচৰাসকলৰ কথাক মান্যতা প্ৰদানৰ বিষয়টো অপ্ৰাসংগিক বুলি তেওঁ মত প্ৰকাশ কৰে।
আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰো যে কাবাক উঠাই দি আমাৰ ভাল লাগে, কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট, তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰজ হ'ব নালাগে, VGR PGRৰ মাটি এনক্ৰজ হ'ব নালাগে। নদীয়ে যদি ভাঙে তেতিয়াহ'লে নদী ভাঙা জিলাখনৰ চৰকাৰী মাটিত বহিব, লখিমপুৰ কিয় যাব? আৰু 7 ঘৰ, 8 ঘৰ, 17 ঘৰ, 20 ঘৰ এনেকৈ কিয় যাব? এটা পেটাৰ্ণ থাকে। আৰু নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয়, চৰতটো 1,000 বিঘা মাতব্বৰে লৈ আছে। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আজি জিলাখনত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ভ্ৰমণৰ পূৰ্বে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে কালি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে সেৱাগুৰি ফিল্ডত হেলিপেডৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্য যে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ 5টা ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল কেইবাদিনো ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33টা সাহায্য শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে বানপীড়িত লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুঠ 24খন গাঁৱৰ প্ৰায় 6,000 লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহচক্ৰৰ মুঠ 9খন গাঁৱৰ 8,000+ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে খুমটাই ৰাজহচক্ৰৰ অধীনৰ 30খন গাঁও আৰু গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23খন গাঁৱৰ প্ৰায় 2,000 লোক এই বানৰ কবলত পৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ আজি 27সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হ'ব। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ ডি হাউচাৰ বেংকছৰ অধ্যাপক ডঃ ৰাজেন্দ্ৰ সিং আৰু সন্মানীয় অতিথি হিচাপে ইণ্ডিয়ান নেশ্যনেল একাডেমী অব ইঞ্জিনিয়াৰিংছৰ অধ্যক্ষ জে ডি পাটিল উপস্থিত থাকিব। IIT গুৱাহাটীৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত হ'বলগীয়া সমাৱৰ্তনত এইবেলি মুঠ 2,093গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। আজিৰ সমাৱৰ্তনত 105গৰাকীক স্নাতক, 818গৰাকীক স্নাতকোত্তৰ আৰু 270গৰাকীক PhD প্ৰদান কৰা হ'ব। স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা শাখাৰ বাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, ডঃ শংকৰদয়াল শৰ্মাৰ স্বৰ্ণপদক আৰু অসমৰ ৰাজ্যপালৰ স্বৰ্ণপদককে ধৰি 4টা স্বৰ্ণপদক প্ৰদান কৰা হ'ব। টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰ কৰিবলৈ BEd আৰু TET উত্তীৰ্ণ হ'ব লাগিব। প্ৰাদেশিককৃত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ দাবীক লৈ হোৱা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এনে যোগ্যতা অৰ্জন নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগত 26,000 শিক্ষকক চাকৰিৰ পৰা বাদ দিয়াৰ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি টিউটৰসকলে BEd টেট উত্তীৰ্ণ হৈ যোগ্যতা অৰ্জন কৰাৰ প্ৰয়োজন বুলি তেওঁ মত প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই ইতিমধ্যে যোগ্যতা অৰ্জন কৰাসকলক শিক্ষকলৈ উন্নীত কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষকে এতিয়ালৈকে এই যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহা অলপ বৃদ্ধি কৰা হ'ব। উল্লেখযোগ্য যে প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাই যোৱা শুকুৰবাৰে গুৱাহাটীত শিক্ষকৰ মৰ্যাদা আৰু গ্ৰেচুইটি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 8 ছেপ্টেম্বৰ অসম ভ্ৰমণৰ সময়ত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সেই দিনটোত দৰঙৰ পুনিয়াৰ পৰাই প্ৰায় 8,000 কোটি টকাৰ প্ৰকল্প নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব। একেটা অনুষ্ঠানতে নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ওদালগুৰি জিলাতো এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই লগতে কয় যে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে বাছনি কৰা স্থানত থকা বৃহৎ গছসমূহ প্ৰয়োজন নহলে নাকাটিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে। প্ৰকল্পস্থলীত থকা চোম গছসমূহ স্থানান্তৰ কৰি আন স্থানত ৰোপণ কৰা হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাপুৰৰ বগীবাৰীত আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলম কপিলীৰ সহযোগত দেশৰ প্ৰথমখন জল প্ৰযুক্তি উদ্যান বা একুৱাটেক পাৰ্ক মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ৰাজ্যত 2019 চনৰ পৰা 2024 চনৰ ভিতৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাই 4,99,000 মেট্ৰিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী হিচাপে পৰিগণিত হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সমাগত BTC নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। আয়োগে ইতিমধ্যে ফটোযুক্ত ভোটাৰ তালিকা প্ৰস্তুত আৰু প্ৰকাশ কৰিবলৈ সময় নিৰ্ধাৰিত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি অহা 22 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। খচৰা ভোটাৰ তালিকা সম্পৰ্কে ওজৰাপত্তি আৰু অভিযোগ দাখিলৰ বাবে 5 আগষ্ট অন্তিম দিন ধাৰ্য কৰা হৈছে। 11 আগষ্টৰ ভিতৰত ওজৰাপত্তি আৰু অভিযোগসমূহ নিষ্পত্তি কৰা হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত 13 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। 18 আগষ্টত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ তালিকা ঘোষণাৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে প্ৰস্তুতিৰ অংশ হিচাপে নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি বলবৎ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত অধিসূচনা জাৰি কৰাৰ লগে লগে BTRৰ 5খন জিলা তামোলপুৰ, ওদালগুৰি, বাক্সা, কোকৰাঝাৰ আৰু চিৰাঙত নিৰ্বাচনী আচৰণ বিধি বলবৎ হ'ব। সোণাপুৰত নিৰ্মীয়মান গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ কালি নতুন দিল্লীৰ ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জয়পুৰ হাউচস্থিত ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰহালয়ত প্ৰায় দুঘণ্টা ধৰি হোৱা এই বৈঠকত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে নিৰ্মাণ কৰি থকা এই বিজ্ঞান নগৰী প্ৰকল্প অহা ডিচেম্বৰৰ ভিতৰতে উদ্বোধনৰ লক্ষ্য স্থিৰ কৰি বাকী থকা কাম কাজৰ ক্ষীপ্ৰ ৰূপায়ণৰ সৈতে জড়িত সকলো দিশৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সম্পৰ্কীয় প্ৰতিটো দিশৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰি বাকী থকা কামখিনি ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে এখন নিৰ্দিষ্ট কৰ্মসূচী প্ৰস্তুত কৰা হয়। শিক্ষা ব্যৱস্থাত মানৱীয় মূল্যবোধৰ সংযোজনে শিক্ষাৰ্থীসকলক নৈতিক আৰু মানৱীয় শক্তিৰে শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ সমাজ গঢ় দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কালি নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না দেৱী ভাগৱতীয়ে এইদৰে মত প্ৰকাশ কৰে। তেওঁলোকে কয় যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি শিক্ষা ব্যৱস্থাক মানুহ গঢ়াৰ কমাৰশাল হিচাপে গঢ় দিয়াটো শিক্ষকসকলৰ অন্যতম দায়িত্ব। তেওঁলোকে অভিভাৱকসকলকো শৈশৱৰ পৰাই তেওঁলোকৰ সন্তানক নৈতিক গুণেৰে শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়। আলোচনাত ভাগ লৈ ছেবাৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে মূল্যবোধৰ শিক্ষাৰ ক্ষেত্ৰত মূল্যায়নৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
মই ভাবো সাধাৰণতে মূল্যবোধৰ যিখিনি এটা প্ৰশ্ন আপোনালোকে উত্থাপন কৰিছে তাত শিক্ষা ব্যৱস্থাটোৰ যিটো গুণ সেইটো আটাইতকৈ প্ৰাসংগিক বুলি মই ভাবোঁ। আৰু মূল্যবোধৰ যেতিয়া আমি শিক্ষা দিয়াৰ কথা কওঁ তেতিয়াহ'লে আমি এইটো চাব লাগিব তাৰ আমি মূল্যায়নটো কেনেকৈ কৰোঁ, কাৰণ এতিয়া যিটো আজিকালি মাৰ্কশ্বীট দি বা যিটো মাল্টিপল চইচ দি তেনেকৈ আমি মূল্যবোধৰ শিক্ষা দিব নোৱাৰোঁ। আৰু সেইকাৰণে মই ভাবোঁ এই বিষয়টো আৰু গভীৰভাৱে আমি আলোচনা কৰা উচিত, আৰু ইয়াৰ কাৰণে আমাৰ যিমান শিক্ষাবিদ আছে, শিক্ষা ব্যৱস্থাপনা দিশসকল জড়িত আছে, সকলোৱে বুজি পেলাই তেওঁলোকে বহুত গভীৰতাৰে যাতে এই বিষয়টো তেওঁলোকে চৰ্চা কৰে সেইটোৱে মই আশা কৰিলোঁ।
অনুষ্ঠানটিৰ আগধৰে আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক অৰুণিমা গোস্বামীয়ে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ উপৰি কেইবাগৰাকীও সাহিত্যিক আৰু সাংবাদিক উপস্থিত থকাৰ কথা। প্ৰথম গুৱাহাটী শিশু মহোৎসৱৰ কালি তৃতীয় দিনাৰ কাৰ্যসূচী আৰতি হাজৰিকাৰ যোগাসন প্ৰশিক্ষণেৰে মুকলি কৰা হয়। লৰ্ডছত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি চতুৰ্থ দিনা ঘৰুৱা দল ইংলেণ্ডে এটা উইকেট নেহেৰুৱাকৈ কালি সংগ্ৰহ কৰা দুই ৰানৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। ইংলেণ্ডে দহটা উইকেট বাকী থকা অৱস্থাত ভাৰততকৈ সামগ্ৰিকভাৱে দুই ৰানত আগবাঢ়ি আছে। ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত খেল আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰা 387 ৰানৰ সমান সংখ্যক ৰানতে কালি ভাৰতে প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ কে এল ৰাহুলে শতক অৰ্জন কৰে। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
গোৱালপাৰা জিলা বন সংমণ্ডলৰ অন্তৰ্গত কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত কালি প্ৰশাসনে দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই 1038 বিঘা ভূমি মুকলি কৰে। এই বাতৰি অসমীয়া প্ৰতিদিনৰ লগতে আমাৰ অসম, দৈনিক অসম, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ আদি কাকতে প্ৰকাশ কৰিছে। কালি সোণাপুৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰা দেশৰ প্ৰথমখন জলপ্ৰযুক্তি উদ্যানত একুৱাপনিক্স, বায়ফ্লক, মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা পোক পতংগ, উদ্ভিদ আদিৰ লগতে কম খৰচী খাদ্য উৎপাদনৰ বাবে ক্ষুদ্ৰ ৰিচাৰ্কুলেটৰী একুৱা কালচাৰ ছিষ্টেমৰ দৰে আধুনিক জলজ কৃষি প্ৰযুক্তি প্ৰদৰ্শিত হ'ব। এই বাতৰি অন্যান্য কাকতৰ লগতে দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। বিমানৰ ইঞ্জিনৰ ইন্ধনৰ ছুইচ বন্ধ হৈ পৰাৰ ফলতে আহমেদাবাদৰ পৰা যোৱা 12 জুনত উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখন দুৰ্ঘটনাত সংঘটিত হৈছিল। এই বাতৰি অন্যান্য কাকতৰ লগতে দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰাই পৰিৱেশ সজাগতাৰ শিক্ষা আহৰণ কৰা উচিত। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ তথা বিশিষ্ট বিজ্ঞানী অৰূপ কুমাৰ মিশ্ৰই কৰা এই মন্তব্যৰে আমাৰ অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। জনসেৱাৰ অধিকাৰ আইন অনুসৰি তালিকাভুক্ত সেৱাবোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাইজে লাভ কৰাৰ বাবে সেৱা সেতু পৰ্টেলৰ যোগেদি অনলাইন আবেদনৰ সুবিধা আছে যদিও কাৰ্যত এয়া প্ৰশাসনতহে পৰিণত হৈছে। এই বাতৰি দৈনিক অসম কাকতৰ। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত সক্ৰিয় হৈ থকা ভুৱা চিকিৎসক আৰু ইয়াৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। সোণাপুৰত নিৰ্মীয়মান ছায়েন্স চিটি সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তে দিল্লীত সাংস্কৃতিক মন্ত্ৰালয়েৰে বৈঠক অনুষ্ঠিত কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি ৰাণী ডেকা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিভিন্ন এলেকাত প্ৰশাসনৰ উচ্ছেদ অভিযান, 1038 বিঘা ভূমি দখলমুক্ত, গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্প অহা ডিচেম্বৰৰ ভিতৰতে উদ্বোধনৰ লক্ষ্য স্থিৰ, BTC নিৰ্বাচনৰ বাবে 22 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ আৰু লৰ্ডছ টেষ্টৰ আজি চতুৰ্থ দিনা এটা উইকেট নেহেৰুৱাকৈ কালি সংগ্ৰহ কৰা 2 ৰানৰ পৰা ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।